এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনত 1500খন ন পুৰণি বিধেয়ক উত্থাপন, 2খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ, ভাৰত বাংলাদেশ সীমান্তৰ 228.54 কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি চৰকাৰৰ প্ৰকাশ, সংবিধান দিৱস উপলক্ষে আজি সংবিধানৰ অসমীয়া বড়োকে ধৰি মুঠ 9টা ভাষালৈ অনুদিত সংস্কৰণ ৰাষ্ট্ৰপতিৰ উন্মোচন, গোৱাৰ পানাজীত অনুষ্ঠিত 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি 2খন অসমীয়া চলচ্চিত্ৰৰ পুনৰ প্ৰদৰ্শন আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা 1500খন ন পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত 3খন নতুন আৰু 12খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ নামেৰে 2খন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই 2025ৰ নিৰ্দিষ্ট সংশোধনী বিধেয়কখনৰ জৰিয়তে শিক্ষা বিভাগে প্ৰস্তাৱ দিছে। এই সংশোধনী বিধেয়ক গৃহীত হলে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানত বছৰৰ পাছত বছৰ জুৰি বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক কৰ্মচাৰীৰ পদসমূহ শীঘ্ৰে প্ৰাদেশিকীকৰণ হ'ব। এই বিধেয়কখনৰ উপৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণী সংশোধনী বিধেয়ক, মিচিং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, তিৱা স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, দেউৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰে। সাংবাদিকৰ আগত ডাঃ পেগুৱে এইদৰে কয়।
অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে। স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনোপধ্যে দায়বদ্ধ নহয়।
ভাৰত বাংলাদেশ সীমান্তৰ অসম সংলগ্ন 267.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চলৰ 228.54 কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি অসম বিধানসভাৰ প্ৰশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ ধুবুৰী, দক্ষিণ শালমাৰা মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ সৈতে থকা আন্তৰ্জাতিক সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীভূমি জিলাৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় লোকৰ বসতি থকা 4.35 কিলোমিটাৰ অংশত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী PGBৰ আপত্তিৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই। সীমান্তৰ নদী অঞ্চলসমূহত BSFএ CIBMS নামৰ বিশেষ প্ৰণালী আৰু নৌকা পৰ্যবেক্ষণ চকীৰে জলভাগৰ সীমান্ত নিৰীক্ষণ কৰি আহিছে। একেগৰাকী সদস্যৰ আন এটা প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী শ্ৰী বৰাই কয় যে 2021ৰ পৰা এই বছৰৰ 31 অক্টোবৰলৈকে মুঠ 32,207গৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 1,416জনক বহিষ্কাৰ কৰা হৈছে। বিগত 4.5 বছৰত ৰাজ্যত নতুনকৈ 1,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। প্ৰশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ মথাউৰিৰ প্ৰয়োজন থকা 1,100ৰ পৰা 1,150 কিলোমিটাৰ দৈৰ্ঘ্যযোৰা অঞ্চলত মথাউৰি নাছিল। চলিত বিত্তীয় বৰ্ষতে আন 70 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰথমবাৰৰ বাবে ৰাজ্যত 1,100 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পকীকৰণ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনক দৃষ্টিগোচৰ কৰে। ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে কমেও 9টা জলাশয় খননৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত 695 কোটি টকা আবণ্টন দিছে। সেই মৰ্মে শীঘ্ৰে ইয়াৰ বাবে প্ৰয়োজনীয় নিবিদা আহান কৰা হ'ব বুলিও সদনত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত মুঠ 2,23,79,367গৰাকী হিতাধিকাৰীক সামৰি 63,74,000ৰো অধিক অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি বিধানসভাত প্ৰশ্নোত্তৰ কালত এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক প্ৰতিমাহে কাৰ্ডে প্ৰতি 35 কিলোগ্ৰামকৈ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালক প্ৰতিজনে 5 কিলোগ্ৰামকৈ চাউল প্ৰদান কৰা হয়। যোৱা নৱেম্বৰৰ বিনামূলীয়া চাউলৰ অনলাইন আবণ্টন অনুসৰি ৰাজ্যত মুঠ 2,29,798.49 কুইণ্টল চাউল অন্ত্যোদয়া অন্ন যোজনা পৰিয়ালক আৰু 10,96,529.77 কুইণ্টল চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
आकाशवाणी का गुवाहाटी केंद्र है। दिन के 12:05 हुए हैं। अब हम सैनिक भाइयों का कार्यक्रम आरंभ करते हैं।
हाय, जादुकरी कंठर गोराकी तेलो। आकाशवाणी गुवाहाटी सैन्य बहन अनुष्ठान 3 बहने तारे दुगोराकी लई अहा 29 नवेम्बर निशा विशेष दृष्टिपात।
বিমলেশ্বৰীয়াৰ নাম আছিলে ৰেখা বেহেন আৰু মোৰ নাম আছিলে সীমা বেহেন আৰু সাধনা ফুকনৰ নাম আছিলে মিতা বেহেন। আমাৰ প্ৰগ্ৰাম এক্সিকিউটিভ MC শৰ্মা, তেওঁ মানে আমাক এইটো ৰেডিঅ' নেম দিলে, যিটো নামৰে আমি ফৌজী ভাইয়ৰ কাৰণে কাৰ্যক্ৰম এইটো নামেৰে কৰোঁ।
শনিবাৰে নিশা 8:02
পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
আজি সংবিধান দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সংবিধান দিৱস উপলক্ষে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত সংবিধানৰ প্ৰস্তাৱনা পাঠৰ গুৰি ধৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সংবিধান ৰাষ্ট্ৰীয় পৰিচয়ৰ ভেটিস্বৰূপ আৰু ই ৰাষ্ট্ৰক ঔপনিৱেশিক মানসিকতা পৰিহাৰ কৰি ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই লৈ যোৱাৰ পথ প্ৰদৰ্শক পৰিকাঠামো। সংবিধান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধানৰ অসমীয়া, বড়ো, মালায়ালম, মাৰাঠী, নেপালী, পাঞ্জাবী, কাশ্মীৰী, তেলেগু আৰু উৰিয়া ভাষালৈ অনুদিত সংস্কৰণ মুকলি কৰে। এই উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি সমগ্ৰ দেশতে 3 তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰামীণ পৰিচালনা সমিতিসমূহে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে নো ইয়ৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্ৰস্তাৱনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অসমতো আজি সংবিধান দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোৰহাট আৰক্ষী আজি সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰাৰ লগতে নাগৰিকৰ প্ৰতি ন্যায় আৰু নিষ্ঠাৰে দায়িত্ব পালনৰ সংকল্প লয়। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত জাতি মৰ্চা জিলা সমিতিৰ সহযোগত আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলাৰ ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডাঃ বাৰীন্দ্ৰ দাসে মুখ্য বক্তা হিচাপে ভাষণ আগবঢ়ায়। কামৰূপ জিলাৰ শুৱালকুছিৰ বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত আজি 76 সংখ্যক ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সংবিধানৰ প্ৰস্তাৱনা আনুষ্ঠানিকভাৱে পাঠ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলাখনৰ আয়ুক্ত প্ৰদীপ টিমুঙে বন্তি প্ৰজ্বলন কৰি সংবিধানৰ প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে। সংবিধান দিৱস উপলক্ষে আজি বজালী জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা স্নাতক মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা জিলাতো আজি সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত সংবিধান দিৱস পালন কৰা হয়। সমগ্ৰ শিক্ষা সোণাৰী শিক্ষা খণ্ডৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ শিক্ষণ সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলৰ মাজত সৃষ্টিশীলতা আৰু নতুনত্বক উদগনি যোগোৱাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখন আয়োজন কৰা হয়। প্ৰতিযোগিতাখন মাহামৰা সমজিলাৰ আয়ুক্ত বানচেংফা বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰতিযোগিতাখনত সোণাৰী শিক্ষাখণ্ডৰ অধীনৰ 43টা ক্লাষ্টাৰৰ বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
আমাৰ সোণাৰী খণ্ডভিত্তিক আমাৰ ইয়াত এটা টি এল এমৰ শিক্ষণ সামগ্ৰীৰ যিটো আমাৰ মেলা এখন হৈছে আৰু ইয়াত আমাৰ প্ৰায় 43টা ক্লাষ্টাৰে পৰা স্কুলে আহি ভাগ লৈছে আৰু খুব ধুনীয়া তেওঁলোকে আমাৰ শিক্ষণ মানে সামগ্ৰী বুলি কওঁ বনাই আনিছে আৰু সঁচা ক'লে খুব মানে মই নিজে চাই ইনস্পায়াৰ হৈছোঁ আমাৰ শিক্ষকসকলে ইমান সময় দি আৰু ইমান ধুনীয়াকৈ যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সঁচাকৈ এইখিনি খুব কামত আহিব কাৰণ আজিকালি ছাত্ৰ ছাত্ৰী আমি জানোৱেই এইবোৰ বস্তুৰ পৰাই তেওঁলোকে খেলি খেলি শিকি ভাল পায় আৰু মই সঁচাকৈয়ে খুব ভাল পাইছোঁ সকলোকে ধন্যবাদ জনাইছো আৰু মই তেওঁলোকক অভিনন্দনো জনাইছো ইমান ধুনীয়া যে অনুষ্ঠান এটা আমাৰ ব্লক লেভেল দেখেৰে আয়োজক মানে আয়োজন কৰিছে
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিয়লি দিছপুৰৰ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত এখন বৈঠকত শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ লয়। বৈঠকত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলক যথোচিত সন্মান প্ৰদান আৰু আসন্ন শ্বহীদ দিৱসৰ কাৰ্যসূচী সুচাৰুৰূপে পালনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে।
গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্ৰিয় চলচ্চিত্ৰ ভাইমণ্ডা আৰু অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি দুখন কালিও মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল। এই ছবি দুখন সন্দৰ্ভত গোৱাত এখন সংবাদমেলত ভাইমণ্ডাৰ পৰিচালক শশাংক সমীৰ, পত্ৰলেখাৰ পৰিচালক নম্ৰতা দত্ত আৰু চলচ্চিত্ৰখনৰ সহপ্ৰযোজক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক উৎপল দত্তই চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কে অৱগত কৰে। নৱপ্ৰজন্মৰ পৰিচালক শশাংক সমীৰে অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা চলচ্চিত্ৰ নিৰ্মাতা মুনীন বৰুৱাৰ জীৱনৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰখন নিৰ্মাণৰ বিষয়ে দৰ্শকক অৱগত কৰে। প্ৰায় 5 বছৰজোৰা গৱেষণাৰ ফচল হিচাপে ছবিখন নিৰ্মাণ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। একেদৰে পত্ৰলেখাৰ পৰিচালক তথা লেখক নম্ৰতা দত্তই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত ছবিখন নিৰ্মাণৰ বাবে লোৱা পদক্ষেপ সম্পৰ্কে জানিবলৈ দিয়ে। তেওঁ কয় যে বৰেণ্য শিল্পীগৰাকীৰ গীতটিৰ মাজত থকা অপ্ৰকাশ্য বেদনা আৰু গভীৰ প্ৰেমক চলচ্চিত্ৰ ৰূপ দিয়াৰ বাবে তেওঁ প্ৰয়াস কৰিছে। সংবাদমেলত পত্ৰলেখাৰ সহপ্ৰযোজক উৎপল দত্তই ছবিখন নিৰ্মাণৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। আজি এই মহোৎসৱত কান চলচ্চিত্ৰ মহোৎসৱত পামডিউৰ বঁটা লাভ কৰা জাফৰ পানাহি পৰিচালিত ইৰাণৰ ছবি ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট ছবিখন আজি পুনৰ প্ৰদৰ্শন কৰা হয়। এইবাৰৰ মহোৎসৱত 84খন দেশৰ 270খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্ৰ জাপানৰ 7খন ছবি আৰু সহযোগী ৰাষ্ট্ৰ স্পেইনৰ 4খন ছবি এইবাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। বিয়লি 5:15ৰ বাতৰি আৰু সন্ধিয়া 6 বজাৰ উজনি অসমৰ বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্রচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05ৰ পৰা 3:15লৈ প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটো প্ৰতিনিশা 9:15ৰ পৰা 9:25লৈ পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়া বাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত 2-0 ব্যৱধানত জয়লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দুখনীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আলহী দলটোৱে ভাৰতক 408 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতে দ্বিতীয় ইনিংছত 549 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আজি অন্তিম দিনা 140 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 54 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ ছাইমন হাৰ্মাৰে 6টা উইকেট লাভ কৰে। দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত এইবাৰ দ্বিতীয়বাৰ আৰু 25 বছৰত প্ৰথম টেষ্ট শৃংখলাত জয়ী হৈছে। ইয়াৰ পূৰ্বে 2000 চনত হান্সিক ক্ৰনিয়ে নেতৃত্বত দক্ষিণ আফ্ৰিকাই ভাৰতৰ মাটিত টেষ্ট শৃংখলাত জয়ী হৈছিল। বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনত 15খন ন পুৰণি বিধেয়ক উত্থাপন, 2খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ, ভাৰত বাংলাদেশ সীমান্তৰ 228.54 কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি চৰকাৰৰ প্ৰকাশ, সংবিধান দিৱস উপলক্ষে আজি সংবিধানৰ অসমীয়া বড়োকে ধৰি মুঠ 9টা ভাষালৈ অনুদিত সংস্কৰণ ৰাষ্ট্ৰপতিৰ উন্মোচন, গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি 2খন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন আৰু গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।